জখৰিয়াৰ ভাৱবাদী পুস্তক 3 অধ্যায় জখৰিয়াৰ চতুৰ্থ দৰ্শন। তেতিয়া জিহুৱাই দূতজনাৰ আগত প্ৰধান পুৰোহিত জিহুচুৱাক থিয় হৈ থকা দেখুৱালে, আৰু তেওঁ অহিতে শত্ৰুতা দেখুৱাবৰ কাৰণে তেওঁ সোঁ হাতে চৈতানক থিয় হৈ থকা যেন তেওঁ মুখ দেখুৱালে। তেতিয়া জিহুৱাৰ দূতে চৈতানক ক'লে, হে চৈতান, জিহুৱাই তোমাক ধমকি দিয়ক, যিজনে জিৰচালেমক মনোনীত কৰিলে তেওঁ তোমাক ধমকি দিয়ক, এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয়নে? সেই সময়ত জিহুচুৱাই মলিন বস্ত্ৰ পিন্ধি দূতজনৰ আগত থিয় হৈ আছিল, সেইবাবে দূতে ক'লে আৰু তেওঁ আগত থিয় হৈ থকাসকলক ক'লে, এওঁ গাৰ পৰা মলিন বস্ত্ৰ হুলুকাই পেলোৱা। তেতিয়া তেওঁ জিহুচুৱাক ক'লে, চোৱা, মই তোমাৰ অপৰাধ তোমাৰ পৰা আঁতৰালো, মই তোমাক উত্তম বস্ত্ৰ পিন্ধাম। মই ক'লো, তেওঁ মূৰত তোমালোকে এটা পাগুৰি পিন্ধাই দিয়া। এইদৰে জিহুৱাৰ দূত তেতিয়া তেওঁলোকৰ ওচৰত থিয় হৈ আছিল। তেতিয়া তেওঁলোকে জিহুচুৱাৰ মূৰত এটা হুচি পাগুৰি পিন্ধাই দিলে আৰু তেওঁক বস্ত্ৰ পিন্ধালে। তাৰ পাছত জিহুচুৱাৰ দূতজনাই জিহুচুৱাক শ্ৰদ্ধাৰে আজ্ঞা কৰি ক'লে, বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তুমি যদি মোৰ পথত চলা আৰু মোৰ আজ্ঞাবোৰ যদি পালন কৰা, তেনেহ'লে তুমি মোৰ গৃহটিৰ কাৰ্য চলাবা আৰু মোৰ চোতালখন ৰাখিবা, কাৰণ মোৰ আগত থিয় হৈ থকা এই লোকসকলৰ মাজত মই তোমাক অহা যোৱা কৰিবলৈ অধিকাৰ দিম। সেই প্ৰধান পুৰোহিত জিহুচুৱা, শুনা, তুমি আৰু তোমাৰ আগত বহি থকা লগৰীয়াসকল শুনা, কিয়নো তেওঁলোকে চিনস্বৰূপ লোক, কাৰণ চোৱা, মই মোৰ দাস এটি গজালি উৎপন্ন কৰিম। এতিয়া জিহুচুৱাৰ আগত মই স্থাপন কৰা শিলটো লৈ চোৱা, এইটো শিলৰ ওপৰতেই হাতোটা চকু ৰখা হৈছে। বাহিনীসকলৰ জিহুৱাই কৈছে, চোৱা, মই তাৰ উপযুক্ত শিলালিপি খুদিত কৰিম আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম। বাহিনীসকলৰ জিহুৱাই কৈছে, সেইদিনা প্ৰতিজনেই নিজৰ ওচৰ চুবুৰীয়াক নিজ নিজ দাক্ষালতাৰ ডালৰ ওচৰলৈ আৰু ডিমৰু গছজোপাৰ তললৈ নিমন্ত্ৰণ কৰিবা।